ಏಯಾ ಆಕಾಶವಾಣಿ. বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, পশ্চিমবংগত কাইলৈ প্ৰথম পৰ্যায় আৰু তামিলনাডুৰ এটা পৰ্যায়ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। দেশত তেল আৰু গেছৰ নিৰন্তৰ যোগান সুনিশ্চিত কৰা হৈছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। পেহেলগামত যোৱা বছৰ সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ আজি বৰ্ষপূৰ্তি উপলক্ষে কূটনীতিবিদ আৰু বিদেশী ৰাষ্ট্ৰদূতসকলে নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। অটল পেঞ্চন যোজনাৰ অন্তৰ্গত পঞ্জীকৃত হিতাধিকাৰীৰ সংখ্যা কালিলৈকে 9 কোটি স্পৰ্শ কৰিবলৈ সমৰ্থ হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৰাজস্থান ৰয়েলছৰ সন্মুখীন হ'ব। পশ্চিমবংগত কাইলৈ হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ৰাজ্যখনত এই পৰ্যায়ত 16খন জিলাৰ 152টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। সমষ্টিকেইটাত 1478গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত 167গৰাকী মহিলা আছে। নিৰ্বাচন আয়োগে মুক্ত, নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচন সুনিশ্চিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে 44376টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে ভিতৰত 5444টা ভোটগ্ৰহণ কেন্দ্ৰ অকল মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। আটাইবোৰ ভোটগ্ৰহণ কেন্দ্ৰতে ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যখনত অহা 29 এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইপিনে তামিলনাডুত কাইলৈ 243খন বিধানসভা আসনৰ বাবে একেটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। এইবাৰ নিৰ্বাচনত ৰাজ্যখনৰ 5,73,43,000ৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। নিৰ্বাচন আয়োগে তামিলনাডু আৰু পশ্চিমবংগত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত 1,000 কোটিতকৈ অধিক মূল্যৰ সা সামগ্ৰী জব্দ কৰিছে। আয়োগে জনোৱা মতে যোৱা ফেব্ৰুৱাৰী মাহত বিভিন্ন আপত্তিজনক সা সামগ্ৰী জব্দ কৰাৰ নিৰ্বাচনী ব্যৱস্থাপনা কাৰ্যকৰী হোৱাৰ পাছৰে পৰা পশ্চিমবংগত নগদ ধন, সুৰা, মাদক দ্ৰব্য, মূল্যৱান ধাতুকে ধৰি 472 কোটিতকৈও অধিক টকাৰ সা সামগ্ৰী জব্দ কৰাৰ তথ্য পোৱা গৈছে। ইপিনে তামিলনাডুত 599 কোটি টকাৰ সামগ্ৰী জব্দ কৰা হয়। আয়োগে জনোৱা মতে নিৰ্বাচনী আচৰণবিধি যাতে কঠোৰভাৱে বলবৎ কৰা হয় সেইটো সুনিশ্চিত কৰাৰ বাবে দুয়োখন ৰাজ্যতে 5,300তকৈও অধিক নিৰীক্ষণ বাহিনী নিয়োগ কৰা হৈছে। আয়োগে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্বাচন যাতে মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিব পৰা যায় তাৰ বাবে যাৱতীয় নিৰ্দেশনা জাৰি কৰিছে। নিৰ্বাচনী আচৰণবিধি সম্বন্ধীয় বিভিন্ন বিষয় চোৱা চিতা কৰাৰ বাবে জিলা ওজৰ আপত্তি সমিতিও গঠন কৰা হৈছে। দেশত তেল আৰু গেছৰ নিৰন্তৰ যোগান সুনিশ্চিত কৰা হৈছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। পশ্চিম এছিয়াৰ সংঘৰ্ষ সন্দৰ্ভত নতুন দিল্লীত আয়োজিত আন্তঃ মন্ত্ৰালয়ৰ এখন সংবাদমেলত আজি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই কয় যে চৰকাৰে দেশত ৰন্ধন গেছ, PNG, পেট্ৰল আৰু ডিজেলৰ স্বাভাৱিক যোগান সুনিশ্চিত কৰাৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে ঘৰুৱা ৰন্ধন গেছৰ যোগান স্বাভাৱিক হৈ আছে আৰু কালিৰ দিনটোত 45 লাখৰো অধিক ঘৰুৱা ৰন্ধন গেছৰ বুকিং কৰাৰ লগতে প্ৰায় 51 লাখ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিতৰণ কৰা হৈছে। কালিৰ দিনটোত 8,000 টনৰো অধিক ব্যৱসায়িক ৰন্ধন গেছ বিক্ৰী হৈছে বুলি সচিবগৰাকীয়ে প্ৰকাশ কৰে। সংবাদমেলত উদ্যোগ আৰু অন্তৰ্বৰ্তী বাণিজ্য সংবৰ্ধন বিভাগৰ যুটীয়া সচিব নিধি কেশৰৱানীয়ে পশ্চিম এছিয়াৰ সংঘৰ্ষৰ মাজত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহত আলোকপাত কৰে। তেওঁ কয় যে পেট্ৰলিয়াম আৰু বিস্ফোৰক সুৰক্ষা সংস্থাৰ অধীনত তেওঁলোকৰ বিভাগে ইন্ধন আৰু গেছৰ যোগান যাতে নিৰৱচ্ছিন্নভাৱে অব্যাহত থাকে তাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছে। তেওঁ লগতে কম্প্ৰেছড আৰু প্ৰাকৃতিক গেছ তথা জৈৱ গেছৰ অধীনত বিতৰণ কেন্দ্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰা হৈছে বুলি জানিবলৈ দিয়ে। পেহেলগামত যোৱা বছৰ সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ আজি বৰ্ষপূৰ্তি উপলক্ষে কূটনীতিবিদ আৰু বিদেশী ৰাষ্ট্ৰদূতসকলে নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে যোৱা বছৰৰ আজিৰ দিনটোতে কাশ্মীৰৰ পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে কৰা ভয়াৱহ আক্ৰমণত 26জন পৰ্যটকে প্ৰাণ হেৰুৱাইছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ এবছৰ হোৱা উপলক্ষে এই আক্ৰমণত নিহত লোকসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে দেশত সন্ত্ৰাসবাদীৰ সকলো ধৰণৰ কাৰ্য দৃঢ়তাৰে প্ৰতিহত কৰা হ'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সন্ত্ৰাসবাদীসকলে চলোৱা ভয়ংকৰ আৰু কাপুৰুষালী আক্ৰমণত নিৰ্দোষী লোকে প্ৰাণ হেৰুওৱা ঘটনা দেশবাসীয়ে মনত ৰাখিছে। তেওঁ কয় যে এই আক্ৰমণত নিহত লোকসকলৰ কথা সদায় মনত ৰখা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশে কোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ সহ্য নকৰে আৰু সন্ত্ৰাসবাদীৰ ভয়ংকৰ ভৱিষ্যত পৰিকল্পনা কেতিয়াও সফল নহয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহা আৰু মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লায়ো এই ঘটনাত নিহত লোকসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে। সংবাদ মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে ভাৰতত থকা অষ্ট্ৰেলিয়াৰ উচ্চায়ুক্ত ফিলিপ গ্ৰীণে কয় যে ভাৰতীয় নাগৰিকসকলৰ এই দুখৰ সময়ত অষ্ট্ৰেলিয়াৰ নাগৰিকসকল তেওঁলোকৰ লগত আছে আৰু একেলগে এই সন্ত্ৰাসবাদী আক্ৰমণৰ নিহত লোকসকলক স্মৰণ কৰিছে। তেওঁ লগতে অষ্ট্ৰেলিয়াই যিকোনো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে সদায় যুঁজ দি যাব বুলি উল্লেখ কৰে। ব্ৰিটেইনৰ লগতে ফ্ৰান্সেও এই ঘটনাক স্মৰণ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে কৰা ভাৰতৰ প্ৰতিখন যুঁজত একেলগে থিয় দিব বুলি জানিবলৈ দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অটল পেঞ্চন যোজনাৰ অন্তৰ্গত পঞ্জীকৃত হিতাধিকাৰীৰ সংখ্যা কালিলৈকে 9 কোটি স্পৰ্শ কৰিবলৈ সমৰ্থ হৈছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে জনোৱা মতে যোৱা বিত্তীয় বৰ্ষত এই সদস্যভুক্তিৰ সংখ্যাই 1,35,00,000 অতিক্ৰম কৰি এটা বিত্তীয় বৰ্ষত আটাইতকৈ বেছি হিতাধিকাৰী অন্তৰ্ভুক্তিৰ অভিলেখ কৰিবলৈ সমৰ্থ হৈছে। 2015 চনত মুকলি কৰা এই অটল পেঞ্চন যোজনাৰ জৰিয়তে সকলো ভাৰতীয় নাগৰিকক সামাজিক সুৰক্ষাৰ আওতালৈ আনিবলৈ চেষ্টা কৰা হৈছিল। প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ অধীনত এতিয়াৰে পৰা স্নাতকৰ অন্তিম বৰ্ষ আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক সামৰি লোৱা হ'ব বুলি চৰকাৰে উল্লেখ কৰিছে। এই সম্প্ৰসাৰিত ব্যৱস্থাৰ অধীনত 18-25 বছৰ বয়সৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে PMIS পৰ্টেলৰ জৰিয়তে দেশৰ শীৰ্ষ কোম্পানীত বেতনযুক্ত ইণ্টাৰ্ণশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে যে এই ইণ্টাৰ্ণশ্বিপত অংশগ্ৰহণ কৰিবলৈ শিক্ষাৰ্থীসকলে তেওঁলোকে পঢ়ি থকা শিক্ষানুষ্ঠানৰ পৰা এই বিষয়ত যে সংশ্লিষ্ট শিক্ষা প্ৰতিষ্ঠানৰ কোনো ধৰণৰ আপত্তি নাই এই কথা উল্লেখ কৰি এখন প্ৰমাণ পত্ৰ NOC জমা দিব লাগিব। মন্ত্ৰালয়ে কৈছে যে এই পদক্ষেপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে দেশৰ শীৰ্ষ কোম্পানীসমূহত অতি সোনকালে ইণ্টাৰ্ণশ্বিপৰ সুবিধা লাভ কৰিব বুলি আশা কৰা হৈছে। ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে আৰু লগতে বৰ্তমানৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ'ব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভাৰত আৰু ব্ৰিটেইনে সহযোগিতাৰে কাম কৰি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতিৰক্ষা বিভাগৰ মুৰববী জেনেৰেল অনিল চৌহানে দেশখন ভ্ৰমণ কৰাৰ সময়ত সেই দেশৰ প্ৰতিৰক্ষা বিভাগৰ মুৰববী ৰিচাৰ্ড নাইটনৰ সৈতে বৈঠকত মিলিত হৈ দুয়োখন দেশে চাইবাৰ অপৰাধৰ লগতে আন বহুকেইটা গোলকীয় সমস্যা সামৰি ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু উন্নতি বৰ্তাই ৰখাৰ বিষয়টোক লৈ আলোচনা কৰে। জেনেৰেল চৌহানে ৰয়েল কলেজ অব ডিফেন্স ষ্টাডিজৰ শিক্ষকসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে বৰ্তমানৰ প্ৰতিৰক্ষা কৌশলসমূহৰ সন্দৰ্ভত উচ্চপদস্থ বিষয়াসকলৰ সৈতে আলোচনা কৰে। তেওঁ লগতে ব্ৰিটেইনৰ প্ৰতিৰক্ষা উদ্যোগক নেতৃত্ব দিয়া লোকসকলৰ সৈতে লগ হৈ ভাৰতৰ সৈতে যুটীয়াভাৱে নিৰ্মাণ, প্ৰযুক্তি বিনিময় আৰু সামগ্ৰী যোগান প্ৰক্ৰিয়া খণ্ডত কৰিব পৰা কাম কাজ সন্দৰ্ভতো আলোচনা কৰে। জেনেৰেল চৌহানে লিউক পোলাৰ্ড আৰু সীমা মালহোত্ৰাকে ধৰি ব্ৰিটেইনৰ মন্ত্ৰীসকলৰ লগ ধৰি প্ৰতিৰক্ষা আৰু কৌশলগত ব্যৱস্থা সন্দৰ্ভত ভাৱ বিনিময় কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ ৰাজস্থান ৰয়েলছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইফালে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি জোহান্সবাৰ্গত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত আৰম্ভ হ'ব। দক্ষিণ আফ্ৰিকাই প্ৰথম দুখন খেলত জয়লাভ কৰি শৃংখলাত আগবাঢ়ি আছে। ভাৰতীয় মহিলা ক্ৰিকেট দলে ছন্দ ঘূৰাই অনাৰ বাবে সংঘৰ্ষ কৰি আছে। দলটোৱে আজিৰ খেলখনত জয়লাভ কৰি শৃংখলাত বৰ্তি ৰখাৰ চেষ্টা চলাব। এই শৃংখলাৰ চতুৰ্থখন খেল শনিবাৰে জোহান্সবাৰ্গত আৰু পঞ্চম তথা অন্তিমখন খেল 27 এপ্ৰিলত বেননিৰ বিলুমৰ পাৰ্কত অনুষ্ঠিত হ'ব। পশ্চিমবংগত কাইলৈ প্ৰথম পৰ্যায় আৰু তামিলনাডুৰ এটা পৰ্যায়ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। দেশত তেল আৰু গেছৰ নিৰন্তৰ যোগান সুনিশ্চিত কৰা হৈছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। পেহেলগামত যোৱা বছৰ সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ আজি বৰ্ষপূৰ্তি উপলক্ষে কূটনীতিবিদ আৰু বিদেশী ৰাষ্ট্ৰদূতসকলে নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। অটল পেঞ্চন যোজনাৰ অন্তৰ্গত পঞ্জীকৃত হিতাধিকাৰীৰ সংখ্যা কালিলৈকে 9 কোটি স্পৰ্শ কৰিবলৈ সমৰ্থ হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৰাজস্থান ৰয়েলছৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।